Ea, Ακαγμανή. বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুন্ন ৰাখিবলৈ বদ্ধপৰিকৰ। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি তেওঁৰ দল ক্ষমতালৈ আহিলে অৱহেলিত বঞ্চিত মহিলাসকলক বছৰি 1,00,000 টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে 50% চাকৰি সংৰক্ষণ কৰিব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে শিক্ষা আৰু ছাত্ৰাবাস ভাতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত এপ্ৰিলত 2,10,000 কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱাকৰ সংগৃহীত হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুন্ন ৰাখিবলৈ বদ্ধপৰিকৰ। গুজৰাটৰ বানাসকান্থাৰ দিশাত আজি এখন নিৰ্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে পুনৰ ক্ষমতালৈ আহিলে ভাৰতবৰ্ষক বিশ্বৰ 3টা শীৰ্ষৰ অৰ্থব্যৱস্থাৰ অন্যতম ৰূপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। তেওঁ লগতে কংগ্ৰেছ দলক তোষামোদ আৰু ভোট বেংকৰ ৰাজনীতিৰ বাবে তীৱ সমালোচনা কৰে। শ্ৰীমোদীয়ে বিকশিত গুজৰাটৰ জৰিয়তে উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি ছত্তীশগড়ৰ কোৰবা লোকসভা সমষ্টিৰ অধীনৰ কাটঘোৰা চহৰৰ এখন নিৰ্বাচনী সভাত অংশ লয়। তেওঁ কয় যে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হলে পৰৱৰ্তী দুবছৰৰ ভিতৰতে ছত্তীশগড়ৰ মাওবাদী সমস্যা দূৰ কৰা হ'ব। তেওঁ কয় যে বিষ্ণুদেৱ ছাই চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা 4 মাহত 95টা মাওবাদী সংঘৰ্ষত নিহত হৈছে আৰু 350টা মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও কেইবাটাও মাওবাদীয়ে অস্ত্ৰ সম্বৰণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে কংগ্ৰেছে সদায় ভোট বেংকৰ ৰাজনীতি কৰি আহিছে। তেওঁ কয় যে বিজেপিয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ সমৰ্থন কৰে আৰু দলটোৱে কাকো অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ বিলুপ্তি সাধন কৰিব নিদিয়ে। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হকে ধুবুৰীত এখন নিৰ্বাচনী সভাত সম্বোধন কৰে। তেওঁ কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে অৱহেলিত বঞ্চিত মহিলাসকলক বছৰি 1,00,000 টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে 50% চাকৰি সংৰক্ষণ কৰিব। NDA চৰকাৰক সমালোচনা কৰি প্ৰিয়ংকা গান্ধীয়ে বিগত 10 বছৰত কৰ্ম সংস্থাপনহীনতাৰ হাৰ সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে আৰু 70 কোটি লোক কৰ্ম সংস্থাপনৰ সুযোগৰ পৰা বঞ্চিত হৈ থকাৰ সত্বেও কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 20,00,000 পদ খালী হৈ থকা বুলি দাবী কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে খেতিয়কসকলৰ বাবে ন্যূনতম সমৰ্থন মূল্য আৰু 400 টকাৰ ন্যূনতম ৰাষ্ট্ৰীয় মজুৰি তথা ভূমিহীনসকলক মাটিৰ আইনী নিশ্চয়তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্ৰীমতী গান্ধীয়ে লগতে কয় যে তেওঁৰ দলে কোচ ৰাজবংশীক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰে। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সংসদীয় সমষ্টিত অহা 7 মে'ত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কংগ্ৰেছে বিগত 10 বছৰত দেশত মজুৰিৰ হাৰ বৃদ্ধি কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰম ব্যুৰৰ তথ্যৰ উদ্ধৃতিৰে কয় যে মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত প্ৰকৃত মজুৰিৰ হাৰ হ্ৰাস পাইছে। তেওঁ কয় যে মনমোহন সিং চৰকাৰৰ শাসনকালত 2004ৰ পৰা 2014 চনৰ ভিতৰত কৃষি শ্ৰমিকৰ প্ৰকৃত মজুৰিৰ হাৰ বছৰি 6.8% বৃদ্ধি পাইছিল। 2025 বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন অহা 15 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা শিতানত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে শিক্ষা আৰু ছাত্ৰাবাস ভাতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা জানুৱাৰীত মৰগীয়া বানত 50% স্পৰ্শ কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ে 2018 চনৰ নিৰ্দেশনা অনুযায়ী এই সিদ্ধান্ত লৈছে। 2018 চনৰ নিৰ্দেশনা অনুসৰি মৰগীয়া বানচ 50% বৃদ্ধি পালে ভাট্টা আৰু ৰাজ সাহায্য 25% বৃদ্ধি পায়। মন্ত্ৰালয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী শিক্ষা ভাট্টা প্ৰতিমাহে 2,812 টকা আৰু ছাত্ৰাবাস ৰাজ সাহায্য প্ৰতিমাহে 8,437 টকা ধাৰ্য কৰা হৈছে। দিব্যাংগ শিশুৰ বাবে শিক্ষা ভাট্টাৰ ধনৰাশি 5,625 টকা হ'ব। দেশত এপ্ৰিলত 2,10,000 কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱাকৰ সংগৃহীত হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কৈছে যে বাৰ্ষিক ভিত্তিত এই হাৰ 12.4% বৃদ্ধি পাইছে। ঘৰুৱা লেনদেন আৰু আমদানি বৃদ্ধিৰ বাবে এই হাৰ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। মন্ত্ৰালয়ে কৈছে যে এপ্ৰিলত সংগৃহীত মুঠ জি এছ টিৰ ভিতৰত 43,000 কোটি টকাৰ কেন্দ্ৰীয় জি এছ টি, 53,000 কোটিৰো অধিক টকাৰ ৰাজ্যিক জি এছ টি, 99,000 কোটিৰো অধিক টকাৰ সংহত জি এছ টি আৰু 13,000ৰো অধিক টকাৰ উপকৰ আছে। এপ্ৰিলত ৰিফাণ্ডৰ পাছত মুঠ জি এছ টি ৰাজহ 1,92,000 কোটি টকা হয়। এই পৰিসংখ্যাৰ পৰা যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত সংগৃহীত সামগ্ৰী আৰু সেৱাকৰ 15.5% বৃদ্ধি পোৱাটো স্পষ্ট হৈ পৰিছে। ভাইচ এডমিৰেল কৃষ্ণা স্বামীনাথনে আজি নৌসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ৰাষ্ট্ৰৰ হকে প্ৰাণাহুতি দিয়া বীৰ জোৱানসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। 1987 জুলাইত নৌসেনাত নিযুক্তি লাভ কৰা ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথন যোগাযোগ আৰু বৈদ্যুতিন যুদ্ধৰ বিশেষজ্ঞ। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। আজিৰ এই দিনটো মে দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰা। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশত যোৱা নিশা ধাৰাসাৰ বৰষুণৰ বাবে ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত কমেও 24 জন লোকে প্ৰাণ হেৰুৱায়। দেশখনৰ চৰকাৰী বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে যোৱা নিশা প্ৰায় 2:10 বজাত গুৱাংডং প্ৰদেশৰ মেইঝু চহৰ আৰু ডাবু অঞ্চলৰ মাজৰ ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত এই অঘটনটো ঘটে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাই ছুপাৰ কিংছ বৰ্তমানৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আৰু পাঞ্জাব কিংছ অষ্টম স্থানত আছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 4 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ চৰকাৰ সংবিধানৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই তেওঁৰ দল ক্ষমতালৈ আহিলে অৱহেলিত বঞ্চিত মহিলাসকলক বছৰি 1,00,000 টকাকৈ প্ৰদান কৰিব আৰু চৰকাৰী খণ্ডত এনে মহিলাৰ বাবে 50% চাকৰি সংৰক্ষণ কৰিব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ বাবে শিক্ষা আৰু ছাত্ৰাবাস ভাতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশত এপ্ৰিলত 2,10,000 কোটি টকাৰ সৰ্বাধিক সামগ্ৰী আৰু সেৱাকৰ সংগৃহীত হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।